سبح لله ما في السماوات وما في الأرض وهو العزيز الحكيم.
আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে সেই সকলোবোৰে আল্লাহৰ পবিত্ৰতা আৰু মহিমা ঘোষণা কৰে আৰু তেওঁ পৰাক্ৰমশালী প্ৰজ্ঞাময়।
ইয়া আইয়ুহাল লাযীনা আমানু লিমা তাকুলুনা মা লা তাফআলুন।
হে ইমানদাৰসকল, তোমালোকে যিটো নকৰা সেইটো কিয় কোৱা?
كبر مقتا عند الله أن تقولوا ما لا تفعلون.
তোমালোকে যিটো নকৰা সেইটো তোমালোকে কোৱাটো আল্লাহৰ দৃষ্টিত বৰ অসন্তোষজনক।
إن الله يحب الذين يقاتلون في سبيله صفا كأنهم بنيان مرصوص.
নিশ্চয় আল্লাহে তেওঁলোকক ভাল পায় যিসকলে তেওঁৰ পথত সাৰিবদ্ধভাৱে যুদ্ধ কৰে, যেনিবা সিহঁত গলিটো সিহেৰে নিৰ্মিত দৃঢ় প্ৰাচীৰ।
وَإِذْ قَالَ مُوسَى لِقَوْمِهِ يَا قَوْمِ لِمَ تُؤْذُونَنِي وَقَدْ تَعْلَمُونَ أَنِّي رَسُولُ اللَّهِ إِلَيْكُمْ فَلَمَّا زَاغُوا أَزَاغَ اللَّهُ قُلُوبَهُمْ وَاللَّهُ لَا يَهْدِي الْقَوْمَ الْفَاسِقِينَ.
أرسمون كرا মুছাই যেতিয়া তেওঁৰ সম্প্ৰদায়ক কৈছিল, হে মোৰ সম্প্ৰদায়, তোমালোকে কিয় মোক কষ্ট দি আছা? অথচ তোমালোকে জানা যে নিশ্চয় মই তোমালোকৰ প্ৰতি প্ৰেৰিত আল্লাহৰ ৰাসূল। তাৰপিছত সিহঁতে যেতিয়া বক্ৰ পথ অৱলম্বন কৰিলে, তেতিয়া আল্লাহে সিহঁতৰ হৃদয়সমূহক বক্ৰ কৰি দিলে আৰু আল্লাহে ফাছিক সম্প্ৰদায়ক হিদায়ত নকৰে।
وَإِذْ قَالَ عِيسَى ابْنُ مَرْيَمَ يَا بَنِي إِسْرَائِيلَ إِنِّي رَسُولُ اللَّهِ إِلَيْكُمْ مُصَدِّقًا لِمَا بَيْنَ يَدَيَّ مِنَ التَّوْرَاةِ مُصَدِّقًا لِمَا بَيْنَ يَدَيَّ مِنَ التَّوْرَاةِ وَمُبَشِّرًا بِرَسُولٍ يَأْتِي مِنْ بَعْدِ اسْمُهُ أَحْمَدَ فَلَمَّا جَاءَهُمْ بِالْبَيِّنَاتِ قَالُوا هَذَا سِحْرٌ مُبِينٌ.
আৰু স্মৰণ কৰা যেতিয়া মাৰিয়ামৰ পুত্ৰ ঈছাই কৈছিল, হে বনি ইছৰাইল, নিশ্চয় মই তোমালোকৰ প্ৰতি প্ৰেৰিত আল্লাহৰ ৰাসূল আৰু মোৰ পূৰ্ববৰ্তী তাওৰাতৰ সত্যায়নকাৰী, লগতে এজন ৰাসূলৰ সুসংবাদদাতা যিজন মোৰ পিছত আহিব, যাৰ নাম হ'ব আহমদ। তাৰপিছত তেওঁ যেতিয়া সুস্পষ্ট নিদৰ্শনসমূহলৈ আগমন কৰিলে, তেতিয়া সিহঁতে ক'লে, এয়া দেখোন স্পষ্ট যাদু।
وَمَنْ أَظْلَمُ مِمَّنِ افْتَرَى عَلَى اللَّهِ الْكَذِبَ وَهُوَ يُدْعَى إِلَى الْإِسْلَامِ وَاللَّهُ لَا يَهْدِي الْقَوْمَ الظَّالِمِينَ.
সেই ব্যক্তিত কৈ ডাঙৰ জালিম আৰু কোন হ'ব পাৰে যি আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰে অথচ তাক ইছলামৰ প্ৰতি আহ্বান কৰা হয় আৰু আল্লাহে জালিম সম্প্ৰদায়ক হিদায়ত নকৰে।
يريدون ليطفئوا نور الله بأفواههم والله متم نوره ولو كره الكافرون.
সিহঁতে আল্লাহৰ জ্যোতিক মুখেৰে ফু মাৰি নিৰ্বাপিত কৰিব বিচাৰে আৰু আল্লাহে তেওঁৰ জ্যোতিক নিশ্চিতভাৱে পূৰ্ণতা দান কৰিব, যদিও কাফিৰসকলে ইয়াক অপচন্দ কৰে।
هُوَ الَّذِي أَرْسَلَ رَسُولَهُ بِالْهُدَى وَدِينِ الْحَقِّ لِيُظْهِرَهُ عَلَى الدِّينِ كُلِّهِ وَلَوْ كَرِهَ الْمُشْرِكُونَ.
তেওঁ নিজ ৰাসূলক প্ৰেৰণ কৰিছে হিদায়ত আৰু সত্য দিন সহকাৰে সকলো দিনৰ ওপৰত তাক বিজয়ী কৰাৰ বাবে, যদিও মুশ্ৰিকসকলে ইয়াক অপচন্দ কৰে।
يا ايها الذين امنوا هل ادلكم على تجاره تنجيكم من عذاب اليم.
هي ইমানদার সকল, মই তোমালোকক এনেকুৱা এটা ব্যৱসায়ৰ সন্ধান দিম নে যিটো তোমালোকক যন্ত্ৰণাদায়ক শাস্তিৰ পৰা ৰক্ষা কৰিব?
تؤمنون بالله ورسوله وتجاهدون في سبيل الله بأموالكم وأنفسكم ذلكم خير لكم إن كنتم تعلمون
هيتو হৈছে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাসূলৰ প্ৰতি ঈমান আনিবা আৰু তোমালোকে নিজৰ ধন সম্পদ আৰু জীৱনৰ দ্বাৰা আল্লাহৰ পথত সংগ্ৰাম কৰিবা এটোৱে হৈছে তোমালোকৰ বাবে কল্যাণকৰ যদি তোমালোকে জানা
يغفر لكم ذنوبكم ويدخلكم جنات تجري من تحتها الأنهار ومساكن طيبة في جنات عدن ذلك الفوز العظيم
تم تمالكور باب تمالكور পাপসমূহ ক্ষমা কৰি দিব আৰু তোমালোকক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব যাৰ তলদেশত নদীসমূহ প্ৰবাহিত থাকিব আৰু চিৰস্থায়ী জান্নাতসমূহৰ উত্তম বাসগৃহসমূহতো প্ৰৱেশ কৰাব এইটোৱে হৈছে মহা সফলতা
وَأُخْرَى تُحِبُّونَهَا نَصْرٌ مِّنَ اللَّهِ وَفَتْحٌ قَرِيبٌ وَبَشِّرِ الْمُؤْمِنِينَ
লগতে তেওঁ প্ৰদান কৰিব আৰু এটা অনুগ্ৰহ যিটো তোমালোকে পছন্দ কৰা অৰ্থাৎ আল্লাহৰ তৰফৰ পৰা সহায় আৰু নিকটৱৰ্তী বিজয় আৰু তুমি মুমিনসকলক সুসংবাদ দিয়া
يا أيها الذين آمنوا كونوا أنصار الله كما قال عيسى بن مريم للحواريين من أنصاري إلى الله قال الحواريون نحن أنصار الله فآمن الطائفة من بني إسرائيل وكفر الطائفة فأيدنا الذين آمنوا على عدوهم فأصبحوا ظاهرين
هي ইমানদার সকল তোমালোকে আল্লাহৰ সহায়কারী হোৱা যেনে কৈ মৰিয়মৰ পুত্ৰ ঈসাই হাৱাৰী সকলক কৈছিল আল্লাহৰ পথত কোনে মোৰ সহায়ক হবা হাৱাৰী সকলে কৈছিল আমি আল্লাহৰ পথত সহায়কারী তাৰ পিছত বনি ইছৰাইলৰ এটা দলে ঈমান আনিছিল আৰু আন এটা দলে কুফৰি কৰিছিল গতিকে যি সকলে ঈমান আনিছিল তেওঁলোকক আমি তেওঁলোকৰ শত্ৰু বাহিনীৰ ওপৰত শক্তিশালী কৰিছিলোঁ ফলত তেওঁলোক বিজয়ী হৈছিল।